এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে। ৰাজ্যত বৰ্তমানলৈকে 1,39,000 বিঘা ভূমি দখলমুক্ত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি চতুৰ্থ দিনাও প্ৰশাসনৰ উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ পৰিসৰ বৃদ্ধিত মন্ত্ৰীসভাৰ অনুমোদন। স্বাধীনতা দিৱসৰ সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অভ্যৰ্থনা অনুষ্ঠানলৈ দৰঙৰ দীপ্তি চহৰীয়া আমন্ত্ৰিত। ৰাজ্যত জুনত চাহৰ উৎপাদন যোৱা বছৰৰ তুলনাত 12% হ্ৰাস। আৰু কেনিংটন অভেল টেষ্টত ভাৰতৰ সংঘৰ্ষ, প্ৰথম দিনৰ খেলৰ সামৰণিৰ পৰলৈকে 6 উইকেটত 204 ৰাণ সংগ্ৰহ। নমস্কাৰ, বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে মনজিৎ গগৈ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত বৰ্তমানলৈকে 1,39,000 বিঘা ভূমি দখলমুক্ত কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে উৰিয়ামঘাট অঞ্চলত চলোৱা উচ্ছেদ অভিযানত 10,000ৰো অধিক ভূমি দখলমুক্ত কৰা হৈছে। পূৰ্বতে 1,29,000 বিঘা ভূমি দখলমুক্ত কৰা হৈছিল বুলি তেওঁ জানিবলৈ দিয়ে। ডঃ শৰ্মাই লগতে উৰিয়ামঘাটত চলোৱা উচ্ছেদ অভিযানত সহযোগিতা কৰাৰ বাবে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ক ধন্যবাদ জ্ঞাপন কৰে। গুৱাহাটীৰ বনাঞ্চল সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে মহানগৰখনৰ বনাঞ্চলত বাস কৰা অখিলঞ্জীয়া লোকৰ সংখ্যা ঠিৰাং কৰাৰ বাবে জৰীপ চলাব। মহানগৰখনৰ জনগাঁথনি সলনি কৰা লোকসকলক জৰীপত সামৰি লোৱা হ'ব বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে চৰকাৰে থলুৱা আৰু খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰাৰ কথা চিন্তা কৰা নাই। তেওঁ লগতে কয় যে অসমত কমেও 3টা প্ৰজন্ম বাস কৰি থকা লোকসকলৰ চিন্তাৰ কোনো কাৰণ নাই। বনভূমি দখল কৰি থকা অখিলঞ্জীয়া লোকক উচ্ছেদৰ বাবে যিকোনো সময়তে অভিযান আৰম্ভ কৰা হ'ব পাৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সকীয়াই দিয়ে। ডঃ শৰ্মাই লগতে মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ জৰিয়তে খিলঞ্জীয়া লোকসকলে ভূমিপট্টা লাভ কৰিব বুলি ঘোষণা কৰে।
ফৰেষ্টত যিখিনি নন ইণ্ডিজেনাছ মানুহ আছে তেওঁলোকক আমি এটা চাৰ্ভে কৰি দিছো। মই ৱৰ্ডটো আকৌ ৰিপিট কৰিছো, নন ইণ্ডিজেনাছ অৰ্থাৎ থলুৱা মানুহৰ ক্ষেত্ৰত আমি চাৰ্ভে কৰা নাই, খিলঞ্জীয়া মানুহৰ ক্ষেত্ৰত আমি চাৰ্ভে কৰা নাই। কিন্তু যিসকলে মহানগৰীৰ ডেমগ্ৰাফিটো ডিষ্টাৰ্ব কৰিবৰ কাৰণে বিভিন্ন জাগাত আহি বাস কৰিছে তেওঁলোকৰ আমি মাত্ৰ চাৰ্ভে এটা কৰিছো যে কিমান এনেকুৱানো মানুহ সোমাইছে। কিন্তু ইয়াতে খিলঞ্জীয়া মানুহখিনিৰ ক্ষেত্ৰত একো আমি কৰা নাই, কাৰণ তেওঁলোকক বসুন্ধৰা 3ত আমি মাটিৰ পট্টা দিবৰ কাৰণে ব্যৱস্থা কৰিছো আৰু এইটো অনলি ফৰ ফৰেষ্ট, ৰেভিনিউ লেণ্ডৰ ক্ষেত্ৰতো কোনো চাৰ্ভে হোৱা নাই। আৰু মই ভাবো যে আমাৰ যিখিনি অসমীয়া মানুহ বা জনজাতীয় মানুহ আছে তেওঁলোক আতংকিত হোৱাৰ কোনো কাৰণো নাই আৰু তেনেকুৱা কোনো চাৰ্ভেও চৰকাৰে কৰা নাই। সার্ভে ইজ স্ট্রিক্টলি লিমিটেড টু নন ইন্ডিজেনাস পিপল। তিনিটা প্রজন্ম ধর্মর লগত কথা নাই, যদি তিনিটা প্রজন্ম অসমত আছে তেতিয়াহলে আমি সার্ভে নকৰো, কিন্তু তিনিটা প্রজন্ম যদি অসমৰ নহয় তেতিয়াহলে আমি সার্ভে কৰি।
ইপিনে গোলাঘাটৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি চতুৰ্থ দিনাও প্ৰশাসনে উচ্ছেদ চলাব। উচ্ছেদ অভিযানৰ বাবে ইতিমধ্যে ভালে সংখ্যক এক্সকেভেটৰ, বনকৰ্মী আৰু প্ৰশাসনিক বিষয়া নিয়োগ কৰা হৈছে। গোলাঘাট জিলাৰ আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, আৰক্ষী বিষয়া, কাৰ্যবাহী দণ্ডাধীশকে ধৰি অন্যান্য উচ্চপদস্থ বিষয়া আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ দল এই উচ্ছেদ অভিযানস্থলীত উপস্থিত থাকিব। প্ৰশাসনে কালি তৃতীয় দিনা অঞ্চলটোৰ 2 নম্বৰ দয়ালপুৰ, 3 নম্বৰ দয়ালপুৰ, 3 নম্বৰ দলনী পথাৰ, খেৰবাৰী আৰু আনন্দপুৰ গাঁৱত উচ্ছেদ চলাই প্ৰায় 700 বাসগৃহ উচ্ছেদ কৰে। ৰাজ্যৰ বিশেষ মুখ্য সচিব এন কে যাদৱ আৰু আৰক্ষী মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিঙে উচ্ছেদ অভিযানৰ তদাৰক কৰে। উচ্ছেদ সন্দৰ্ভত আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈয়ে এইদৰে কয়।
গোলাঘাট জিলাৰ সৰুপথাৰৰ উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত ইতিমধ্যে গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগে চলাই থকা উচ্ছেদৰ আজি চতুৰ্থটো দিন। আজি চতুৰ্থ দিনা বন বিভাগ তথা জিলা প্ৰশাসনে সদৰি কৰা অনুসৰি পুৱা 10 বজাৰ পৰা অঞ্চলটোৰ 2 আৰু 3 নম্বৰ দয়ালপুৰ, 3 নম্বৰ দলনী পথাৰ, খেৰবাৰী আৰু 2 নম্বৰ মধুপুৰ তথা বিদ্যাপুৰ অঞ্চলত তেওঁলোকে উচ্ছেদ অভিযান চলাব। ইতিমধ্যে এই উচ্ছেদৰ বাবে জিলা প্ৰশাসনৰ বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী, বন বিভাগৰ লোক, CRPF আৰু শ্ৰমিকসকলক সাজু কৰি তোলা হৈছে। পুৱা 10 বজাৰ পৰাই এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি বন বিভাগৰ তৰফৰ পৰা আমাক জানিবলৈ দিছে। লগতে উল্লেখ কৰিব লাগিব যে কালিৰ দিনটোত অঞ্চলটোৰ 2 নং দয়ালপুৰ, 3 নম্বৰ দয়ালপুৰ, 4 নম্বৰ দলনী পথাৰ, খেৰবাৰী আৰু আনন্দপুৰ অঞ্চলত বন বিভাগ তথা প্ৰশাসনে উচ্ছেদ অভিযান চলাই প্ৰায় 700ৰো অধিক বাসগৃহ ভাঙি পেলোৱাৰ লগতে তামোলবাৰীৰ কেইবাখনো খেতিপথাৰ তেওঁলোকে নষ্ট কৰে। ইতিমধ্যে আজি দিনটোত যি প্ৰশাসনে উচ্ছেদ অভিযান চলাব তাৰ বাবে CRPFকে আদি কৰি যি নিৰাপত্তাৰক্ষী দলসমূহ সাজু হোৱা আমি দেখিবলৈ পাইছোঁ আৰু খন্তেক সময়ৰ পাছতে এই কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰি অঞ্চলটোৰ প্ৰায় 5খন গাঁৱৰ যি বৃহৎ এলেকা এয়া উচ্ছেদৰ বাবে তেওঁলোকে সাজু হৈ উঠিছে।
মন্ত্ৰীসভাই মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ পৰিসৰ বৃদ্ধি কৰি অসমত থকা কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ অনুষ্ঠানসমূহত 2021 চনৰ 1 এপ্ৰিলৰ পৰা ভৰ্তি হোৱা দিব্যাংগ গৱেষকসকলকে ধৰি পূৰ্ণকালীন গৱেষক ছাত্ৰ ছাত্ৰীসকলক এই আঁচনিত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই আঁচনিৰ জৰিয়তে 10,000 গৰাকী গৱেষক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কালি এই কথা প্ৰকাশ কৰে। ৰাজ্যিক মন্ত্ৰীসভাই বঙাইগাঁও সংমণ্ডলৰ লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা যোশিতা দাসৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাৰ তদন্ত CBIলৈ হস্তান্তৰ কৰাত অনুমোদন জনায়। ইয়াৰ উপৰি বদৰপুৰত খোৱাপানী যোগানৰ বাবে মন্ত্ৰীসভাই 49 কোটিৰো অধিক ব্যয় সাপেক্ষ বদৰপুৰ নগৰ পানী যোগান আঁচনিত অনুমোদন জনায়। ৰাজ্যিক মন্ত্ৰীসভাই মিছন বসুন্ধৰা তৃতীয় পৰ্যায় সন্দৰ্ভতো ভালেমান সিদ্ধান্ত গ্ৰহণ কৰে। এই অনুসৰি 8খন জিলাৰ 299খন বাৰ্ষিক পট্টা ম্যাদী পট্টালৈ ৰূপান্তৰ, 10টা আন্তঃগাঁথনিৰ বাবে ভূমি আবণ্টন, ডিব্ৰুগড়ত ভূমি পুনৰ শ্ৰেণী বিভাজন, 7খন জিলাৰ 190টা ন্যায়িক অনুষ্ঠানলৈ ভূমি হস্তান্তৰ আৰু ধেমাজিত 1,742টা ভূমিহীন খিলঞ্জীয়া পৰিয়ালৰ ভূমি নিষ্পত্তিত অনুমোদন জনোৱা হয়। তদুপৰি 2011 চনৰ পূৰ্বে তিৰাপ জনজাতীয় অঞ্চলৰ ভূমিৰ অধিকাৰ থকা আহোম, কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া, গোৰ্খা, চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকলক সংৰক্ষিত লোকৰ শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ মন্ত্ৰীসভাই অনুমোদন জনায়। দৰং জিলাৰ জলজলি গৰিয়াপাৰ গাঁও নিবাসী কৃষি উদ্যোগী দীপ্তি চহৰীয়াসহ দেশৰ মুঠ 8গৰাকী বিশিষ্ট ব্যক্তিয়ে স্বাধীনতা দিৱসৰ সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত আয়োজিত বিশেষ অভ্যৰ্থনা অনুষ্ঠানলৈ আমন্ত্ৰণ লাভ কৰিছে। কালি মঙলদৈ ডাক বিভাগৰ বিষয়া কৰ্মচাৰীৰ এটা প্ৰতিনিধি দলে দীপ্তি চহৰীয়াক নিজা বাসভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ নিমন্ত্ৰণী পত্ৰখন প্ৰদান কৰে। চিৰসেউজী মহিলা কৃষক উৎপাদক কোম্পানীৰ পৰিচালন সঞ্চালক দীপ্তি চহৰীয়াই এই আমন্ত্ৰণৰ বাবে আনন্দ প্ৰকাশ কৰি কৃষি বিভাগক ইয়াৰ বাবে ধন্যবাদ জনায়।
মই কৃষি বিভাগৰ লগত অনবৰতে জড়িত। মই যিকোনো কামত তেওঁলোকক সহায় কৰোঁ, যিকোনো প্ৰশিক্ষণতো তেওঁলোকে মোক অসমৰ বাহিৰলৈও লৈ গৈছে। মই গাঁৱৰ খেতি পথাৰত বীজ কিবা কিবি দিয়াত মানে এনেকা সকলোকে সহায় কৰোঁ কৰি আমি এটা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী খুলিছোঁ। মহিলা চিৰা হৈছে উমেন ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী এটা খুলিছোঁ আমি। এই কোম্পানীটো আমাৰ 3 বছৰ হ'ল, খুবেই ভাল বুলি কৈছোঁ। আমাৰ আজি 4-5 দিন আগত জনাইছে যে এতিয়া চিৰা হৈছে উমেন ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীটো কপত আছে বুলি কৈছে। মহিলা কোম্পানী হিচাপে বহুতখিনি আগুৱাই গৈছে বুলি কৈছে।
ৰাজ্যত জুনত চাহৰ উৎপাদন যোৱা বছৰৰ তুলনাত 12% হ্ৰাস পাইছে। বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ বাবে এনে হোৱা বুলি কোৱা হৈছে। ভাৰতীয় চাহ সংস্থাৰ অসম শাখাৰ সচিব মাধুৰ্য বৰুৱাই কালি কয় যে জুলাইত ৰাজ্যত বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ 30-40% হ্ৰাস পাইছে আৰু ইয়াৰ ফলত অনাগত সময়ত চাহৰ উৎপাদন আৰু হ্ৰাস পোৱাৰ সম্ভাৱনাই দেখা দিছে। ভাৰতীয় চাহ পৰিষদৰ অধ্যক্ষ হৰবেশ চহৰীয়াই চাহ উদ্যোগৰ বাবে পৰিস্থিতি উদ্বেগজনক হৈ পৰা বুলি প্ৰকাশ কৰিছে। অধিক চাহ উৎপাদন হোৱা উজনি অসমৰ পানীতোলা, টেঙাখাত আৰু ডুমডুমাৰ দৰে এলেকাসমূহত খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ইয়াৰ ফলত চাহৰ কুমলীয়া পাত ওলোৱাত বাধাৰ সৃষ্টি হৈছে। বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ লগতে দিন আৰু ৰাতি তাপমাত্ৰাৰ তাৰতম্যৰ বাবে এনে হৈছে। বিশ্বনাথ জিলাত জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। জিলাখনত 10জন লোক জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ তথ্য জিলা স্বাস্থ্য বিভাগে সদৰি কৰিছে। আক্ৰান্তসকলৰ ভিতৰত ইতিমধ্যে শিশুসহ 2জন লোকৰ মৃত্যু ঘটিছে। বিশ্বনাথ জিলাৰ টেঙাবৰী গাঁৱৰ গিৰিশ বৰা, বালিজুৰিৰ সোণাৰাণী বসুমতাৰী আৰু গড়পালৰ আগমায়া ছেত্ৰীৰ মৃত্যু হোৱা বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। জিলাখনত এই ৰোগ নিৰ্মূলৰ বাবে জিলা স্বাস্থ্য বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। বিশিষ্ট ভাষাবিদ টাবুৰাম টাইদৰ 83 সংখ্যক জন্মদিৱসৰ সৈতে সংগতি ৰাখি টাবুৰাম টাইড স্মৃতি ন্যাসৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত আজি ধেমাজিৰ গোগামুখত টাবুৰাম টাইড স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰাল প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানতে টাবুৰাম টাইড স্মৃতি ন্যাসৰ সৌজন্য 2025 বৰ্ষৰ সাহিত্য বঁটাসমূহ প্ৰদান কৰা হ'ব। বিশিষ্ট সাহিত্যিক য়েছে দৰ্জে থংছিক 2025 বৰ্ষৰ টাবুৰাম টাইড সাহিত্য বঁটা প্ৰদান কৰা হ'ব। মিচিং ভাষাৰ বিশিষ্ট লেখক ডাক্টৰ বিদ্যেশ্বৰ দলেক তাবুৰামটাইত মিচিং সাহিত্য বঁটা আৰু জনগোষ্ঠীয় পটভূমিত ৰচনা কৰা লাঙাদেউ নামৰ গ্ৰন্থখনৰ বাবে পংকজ কুমাৰ দত্তক উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ সমন্বয় সাহিত্য বঁটা আগবঢ়োৱা হ'ব। পৰৱৰ্তী সময়ত তাবুৰামটাইত অনুবাদ সাহিত্য বঁটা আৰু তাবুৰামটাইত ফেলোশ্বিপ প্ৰদান কৰা হ'ব বুলি স্মৃতি ন্যাসৰ অধ্যক্ষ ডাঃ ৰণুজ পেগুৱে ইতিমধ্যে প্ৰকাশ কৰিছে। ধুবুৰী জিলা গৌৰীপুৰৰ বালাজান আৰক্ষীয়ে অভিযান চলাই 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কালি 30টা চোৰাংমহৰ সৈতে 4 সৰবৰাহকাৰীক আটক কৰে। আমাৰ ধুবুৰীৰ সংবাদদাতাই জনোৱা মতে আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই এখন মালবাহী ট্ৰাকত আমৰ বাকচৰ আঁৰত লুকুৱাই অনা মহকেইটা উদ্ধাৰ কৰে। এই সংক্ৰান্তত আৰক্ষীয়ে বৰপেটা জিলাৰ আবুল কাছেম, মিনাৰুল হক, জিয়াপদ আলী আৰু ছাইদুল হক নামৰ 4 সৰবৰাহকাৰীক আটক কৰে। পশ্চিমবংগৰ পাঞ্জিপাৰা অঞ্চলৰ পৰা গুৱাহাটীলৈ চোৰাংভাৱে এই মহকেইটা লৈ যোৱা হৈছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ওদালগুৰি জিলা আৰু ছেচন আদালতে কালি ৰামু কৰ্মকাৰ নামৰ এজন লোকক হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে আৰু 20,000 টকাৰ জৰিমনা বিহে। ৰাজু কৰ্মকাৰে যোৱা 28 মাৰ্চত 4 নম্বৰ বৰিগাঁৱৰ গিৰিৰাজ মহন্ত নামৰ এজন লোকক হত্যা কৰা বুলি অভিযোগ উঠিছিল। খেলৰ বাতৰি। লণ্ডনৰ কেনিংটন অভেলত অনুষ্ঠিত এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফী টেষ্ট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত ভাৰত বিপৰ্যয়ৰ সন্মুখীন হৈছে। খেলৰ কালি প্ৰথম দিনা ভাৰতে কৰুণ নায়াৰৰ অৰ্ধশতকৰ সহায়ত 6টা উইকেট হেৰুৱাই প্ৰথম ইনিংছত 204 ৰান সংগ্ৰহ কৰে। সাই সুদৰ্শনে 38 ৰাণৰ বৰঙণি আগবঢ়ায়। দিনান্তত কৰুণ নায়াৰে 52 আৰু ৱাশ্বিংটন সুন্দৰে 19 ৰান কৰি আউট নোহোৱাকৈ থাকে। নায়াৰ আৰু সুন্দৰৰ যুটীয়ে 88টা বলত 51 ৰান সংগ্ৰহ কৰে। খেলুৱৈ দুগৰাকীয়ে আজি দ্বিতীয় দিনৰ খেল আৰম্ভ কৰিব। ইংলেণ্ডৰ হৈ গোছ এটকিংছন আৰু জ' ষ্টঙে 2টাকৈ উইকেট দখল কৰে। খেলখনত বৰষুণে 2বাৰকৈ বিধি পথালি দিয়ে যদিও খেলৰ সময় কিছু বৃদ্ধি কৰা আৰু কালিৰ দিনটোত মুঠ 64 অভাৰৰ খেল হয়। ইয়াৰ পূৰ্বে ইংলেণ্ড টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। ভাৰত সম্প্ৰতি শৃংখলাত 1-2 ফলাফলত পিছ পৰি আছে। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ মঞ্জিত গগৈৰ সৈতে।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহত অন্যান্য বাতৰিসমূহৰ লগতে ৰাজ্যজুৰি চলি থকা উচ্ছেদ অভিযান আৰু চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰিবলগীয়া পদক্ষেপ সম্পৰ্কীয় কেইবাটাও বাতৰিয়ে শিৰোনাম দখল কৰিছে। গুৱাহাটীত সন্দেহজনক নাগৰিকৰ কবলত পৰা বনাঞ্চলৰ ভূমি বেদখলমুক্ত কৰিবলৈ চৰকাৰে জৰীপ চলাই আছে। কালি কেবিনেট বৈঠকৰ অন্তত গুৱাহাটীৰো একাধিক স্থানত উচ্ছেদ চলিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা বাতৰিটোৱে অসমীয়া প্ৰতিদিন, দৈনিক জনমভূমি, দি চেণ্টিনেল, দি টাইমছ অফ ইণ্ডিয়া, দৈনিক অসম, দৈনিক অগ্ৰদূত কাকত, অসমীয়া খবৰ কাকত, দি আছাম ট্ৰিবিউন কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। লোক নিৰ্মাণ বিভাগৰ বঙাইগাঁৱৰ সহকাৰী অভিযন্তা যোশিতা দাসৰ আত্মহননৰ ঘটনাৰ তদন্তৰ দায়িত্ব চি বি আইক অৰ্পণ কৰা হ'ব বুলি কালি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা বাতৰিটোৱেও কেইবাখনো কাকতত বিশেষ গুৰুত্ব লাভ কৰিছে। অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত মৃত্যু হোৱা সামিল হকৰ পৰিয়ালক গোচৰটো উঠাই ল'বলৈ ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকে 5 লাখ টকাৰ প্ৰলোভন দিছিল বুলি এটা বাতৰি আন কেইখনমান কাকতৰ লগতে নিয়মীয়া বাৰ্তা কাকতত প্ৰকাশ পাইছে। ইফালে গোলাঘাটৰ উৰিয়ামঘাটত কালি প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানত 5খন গাঁৱৰ 7 শতাধিক বাসগৃহ উচ্ছেদ কৰা হয়। আটাইকেইখন কাকতেই উৰিয়ামঘাটৰ উচ্ছেদ অভিযানে শিৰোনাম দখল কৰিছে। ইফালে ভাৰতৰ ওপৰত 25% শুল্ক জাপি দিয়াৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমযোগে ভাৰতৰ অৰ্থনীতিক মৃত আখ্যা দিয়াক লৈ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দৈনিক অসম কাকতে এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
ধন্যবাদ মঞ্জিত। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। ৰাজ্যত বৰ্তমানলৈকে 1,39,000 বিঘা ভূমি দখলমুক্ত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি 4ৰ্থ দিনাও প্ৰশাসনৰ উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ পৰিসৰ বৃদ্ধিত মন্ত্ৰীসভাৰ অনুমোদন। স্বাধীনতা দিৱসৰ সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অভ্যৰ্থনা অনুষ্ঠানলৈ দৰঙৰ দীপ্তি চহৰীয়া আমন্ত্ৰিত। ৰাজ্যত জুনত চাহৰ উৎপাদন যোৱা বছৰৰ তুলনাত 12% হ্ৰাস। আৰু কেনিংটন অ'ভেল টেষ্টত ভাৰতৰ সংঘৰ্ষ, প্ৰথম দিনৰ খেলৰ সামৰণি পৰলৈকে 6 উইকেটত 204 ৰান সংগ্ৰহ। পৌৰাঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।